নিউজিলেণ্ড আৰু হিমাচল প্ৰদেশৰ সাধাৰণ প্ৰশাসনিক সভাপতিগৰাকী বদলি হৈছে। অপরদিকে নির্বাচন আয়োগে বৃহন মুম্বাই মহানগর পালিকার আয়ুক্ত ইকবাল সিং চৌধুরী আর অতিরিক্ত আয়ুক্ত তথা উপ আয়ুক্তসকলৰ পদৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ দিছে। ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া বিবেক শাহে পশ্চিমবংগৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকৰ হিচাপে নিযুক্তি লাভ কৰিছে। উচ্চতম ন্যায়ালয়ে আজি ভাৰতৰ প্ৰেচিডেণ্টৰ বৃহস্পতিবাৰৰ ভিতৰত নিৰ্বাচনী বণ্ড সম্পৰ্কে সকলো তথ্য প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে। সৰ্বোচ্চ ন্যায়ালয়ে লগতে অশোক মান পৰ্যন্তন ক্ৰেতা আৰু চাপক ৰাজনৈতিক দলৰ মাজৰ সম্পৰ্ক প্ৰতিষ্ঠিত কৰা ইউনিক বণ্ড উন্নয়ন তথ্য সদন কৰিবলৈ কৈছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে নেতৃত্বাধীন এখন পাঁচজনীয় সাংগঠনিক বিচাৰপীঠে ভাৰতীয় ষ্টেট বেংকৰ অধ্যক্ষক 21 মাৰ্চৰ বিয়লি 5 বজাৰ ভিতৰত এখন শপতনামা দাখিল কৰিবলৈ কৈছে। এই শপতনামা বেংকে সকলো তথ্য সদৰি কৰা বুলি উল্লেখ থাকিব লাগিব। মালয়ালী ভাষাৰ বিশেষ কেবিন তথা অৰ্থী 2023 বৰ্ষৰ অৰ্থীটো সন্মানৰ বাবে দাখিল কৰা হৈছে। তেওঁ মালয়ালী ভাষাৰ কাব্যগ্ৰন্থ ৰুদ্ৰ শক্তিখন আৰু 2013ৰ পৰা 2022 চনলৈ সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এই সন্মানৰ বাবে দাখিল কৰা হৈছে। এই বঁটাৰ সৈতে এখন মহাভাৰতীটো প্ৰতিষ্ঠিত আৰু পুনৰ উচ্চতম ন্যায়ালয়ে বৈঠকৰ ভিতৰত দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন আৰু আনগৰাকী অভিযুক্ত অংকিত আৰু বৈভৱ জৈনে জামিন আবেদন অগ্ৰাহ্য কৰে আৰু অভিযুক্ত কেইজনক তৎকালীন আত্মসমৰ্পণ কৰাৰ নিৰ্দেশ দিয়ে। সৰ্বোচ্চ ন্যায়ালয়ে অভিযুক্ত অধিবক্তাই আত্মসমৰ্পণৰ বাবে এসপ্তাহৰ সময় বিচাৰি যাব অনুৰোধ অভিহিত কৰে। সত্যেন্দ্ৰ জৈনক যোৱা বছৰ 24 মে'ত চিকিৎসাজনিত কাৰণত অন্তৰ্বৰ্তী জাৰি দিয়া হৈছিল। পাছত অন্তৰ্বৰ্তী জনৰ নিৰ্দেশ কেইবাবাৰো পৰিচিত হৈছিল। জম্মু কাশ্মীৰ মুছলিম কনফাৰেন্স জম্মু কাশ্মীৰ ভাষণ আৰু মুছলিম কনফাৰেন্স জম্মু কাশ্মীৰ চেঞ্জী চৌধাই বেআইনী সংগঠন হিচাপে ঘোষণা কৰা প্ৰচেষ্টাত আৰু আঁচনি নাই এই বিষয়টো নিৰ্ণয় কৰিবলৈ এখন বেআইনী কাৰ্যকলাপ প্ৰতিনিধি ন্যায়াধীকৰণ গঠন কৰি দিছে। দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ইউনান বাঞ্চাল কৃষ্ণৰ অধ্যক্ষতাত এই ন্যায়াধীকৰণ গঠন কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যোৱা মাহত বেআইনী কাৰ্যকলাপ প্ৰতিনিধি আইনৰ অধীনত দুয়োটা সংগঠনকে 5 বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰিছে। মন্ত্ৰালয়ে কৈছে সেই সংগঠন দুটাৰ বিভিন্ন বেআইনী কাৰ্যকলাপত জড়িত থকাৰ লগতে জম্মু কাশ্মীৰক ভাৰত এখন পৃথক কৰাৰ উদ্দেশ্যে বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপ সমৰ্থন কৰিছিল। আকাশবাণীৰ বাতৰি সেৱা বিভাগে পূৰ্ণকালীন চুক্তিভিত্তিক আকাশবাণীৰ আঞ্চলিক বাতৰি বিভাগৰ বাবে এডিটৰিয়েল এক্সিকিউটিভ নিউজ লিডাৰ কনচাৰ্টেটৰ পদৰ বাবে অভিজ্ঞতাসকলে দায়িত্ব কৰা আবেদন পত্ৰ বিচাৰিছে। পদৰ সংখ্যা বৃদ্ধি আৰু চুক্তিৰ প্ৰাৰম্ভিক চিহ্নটো দেখায় আবেদন পত্ৰ দাখিলৰ শেষ তাৰিখত প্ৰাৰ্থীৰ বয়স 55 বছৰতকৈ কম হ'ব লাগিব। প্ৰতিমাহে দৰমহা মিলি 24,000ৰ পৰা 50,000 টকা আৱশ্যকীয় অৰ্হতা চাৰ্টি যিকোনো বিষয়ে স্নাতক হোৱাৰ লগতে কোনো বাতৰি সংস্থা বা প্ৰশাসন ব্যক্তি 3 বছৰতকৈ অধিক বিষয়ৰ অভিজ্ঞতা থাকিব লাগিব। বিতং তথ্যৰ বাবে উচ্চ চাৰ্টিয়ে আমাৰ ৱেবছাইট newsonair.gov.in/vacancy চাব পাৰে। আগামী কথা দাখিলৰ অন্তিম তাৰিখ 19 মাৰ্চ 2023। হকীৰ ইণ্ডিয়াৰ সাফল্য অষ্ট্ৰেলিয়া সমানৰ বাবে সাতকালীন ভাৰতীয় টীম হকী দলৰ নাম ঘোষণা কৰিছে। হৰমনপ্ৰীত সিং দলৰ অধিনায়ক আৰু হৰদীপ সিং দলৰ উপ অধিনায়ক হ'ব। এই পাঁচখনীয়া খেলখনৰ আটাইকেইখন খেল পাৰ্চত অনুষ্ঠিত হ'ব। খেলখনৰ প্ৰথমখন খেল 6 এপ্ৰিলত খেলা হ'ব। 7 এপ্ৰিলৰ দ্বিতীয়খন, 10 এপ্ৰিলৰ তৃতীয়, 12 এপ্ৰিলৰ চতুৰ্থ আৰু 17 এপ্ৰিলৰ পঞ্চম তথা অন্তিমখন খেল অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইৰ সুৰজপাত আৰু শক্তিক আচৰণলৈ কংগ্ৰেছে জনোৱা আহ্বান তীব্ৰভাৱে সমৰ্থন কৰিছে। নিৰ্বাচন আয়োগে নিৰ্বাহী নিৰ্বাচনৰ পূৰ্বে আজি প্ৰথম পৰ্যায়ৰ গৃহসচিব আৰু পশ্চিমবংগৰ আৰক্ষী সংস্থাৰ প্ৰধানৰ পদৰ পৰা অপসাৰণ কৰিছে। উচ্চতম ন্যায়ালয়ে ভাৰতীয় ষ্টেট বেংকক বৃহস্পতিবাৰৰ ভিতৰত নিৰ্বাচনী বণ্ড সম্পৰ্কে সকলো তথ্য প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে। মালয়ালম ভাষাৰ বিশিষ্ট কবি তথা বৰ্মা 2023 বৰ্ষৰ সৰস্বতী সন্মানৰ বাবে সম্পৰ্কিত হৈছে। কালি হকী ইণ্ডিয়াই সাফল্য অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে সাতাইশজনী ভাৰতীয় খেলি হকী দলৰ ঘোষণা কৰিছে। Thank you.